ভক্তিবচন অনুষ্ঠানৰ মজিয়ালৈ আপোনাক স্বাগতম প্ৰিয় শ্ৰোতা।
জীৱনৰ একাবেকা বাটত চলোতে সকলো সময়ত সহায় হবলৈ এয়া আমি লৈ আহিছো বাইবেল শাস্ত্ৰৰ জীৱনময় বাক্য ভক্তিবচন।
বাইবেল শিক্ষা শুনাৰ আগতে এতিয়া আহক এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰো।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে আমি এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। যদিহে আজি প্ৰথমবাৰৰ বাবে শুনিছে, শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। যদিহে আপুনি আমাৰ নিয়মীয়া শ্ৰোতা কিন্তু কেতিয়াও আমালৈ চিঠি পত্ৰ লিখা নাই, তেনেহলে আজিয়ে দুষাৰিমান লিখি পঠিয়াবচোন। আৰু যদিহে আপুনি মাজে সময়ে চিঠি পত্ৰ লিখি আছে, তেনেহলে আপোনাক ধন্যবাদ জনাইছো আৰু ভৱিষ্যতেও আমালৈ চিঠি পত্ৰ লিখি থাকিব বুলি আশা কৰিছো। কিবা সুধিবলগীয়া বুজিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে। আমালৈ চিঠি পত্ৰ লিখোঁতে আপোনাৰ সম্পূৰ্ণ নাম আৰু ঠিকনা যেন স্পষ্টকৈ লিখি পঠিয়াই, তেতিয়াহে আমি আপোনালোকলৈ চিঠি লিখিব পাৰিম, নহয় জানো? আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, আমি তোমাক ধন্যবাদ জনাইছো কিয়নো তুমি তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ আমাক আকৌ এটা সুযোগ দিছা। প্ৰভু, তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব তুমি বুজাই দিয়া, তুমিয়েই আমাক কথা কোৱা। আমাৰ প্ৰত্যেকৰে প্ৰয়োজন অনুসাৰে তুমি আমাক কথা কোৱা। আমাৰ মৰমৰ শ্ৰোতাসকলক বিশেষভাৱে তুমি আশীৰ্বাদ কৰা, তেওঁলোকৰ জীৱনত তোমাৰ অনুগ্ৰহ উপচি পৰিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তক অধ্যয়ন কৰি আছো আপোনাৰ মনত আছেনে? আমি পুৰণি নিয়মৰ পৰা ইষ্টেৰৰ বিৱৰণ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? এতিয়ালৈকে আমি এই পুস্তকখনৰ প্ৰথম ছটা অধ্যায় পঢ়িলো। আজিৰ অনুষ্ঠানত আমি সপ্তম অধ্যায়টো চাম। এতিয়ালৈকে আমি যি দেখিলো তাক চমুকৈ আকৌ এবাৰ মনত পেলাই লোৱা ভাল হ'ব। আমি ইতিমধ্যে দেখিবলৈ পালো যে পাৰস্যৰ ৰজা অহছবেৰুছৰ ৰাজ্যত বহুতো যিহুদী লোক আছিল। মৰ্দখয় নামৰ এজন যিহুদী লোক ৰজাৰ ঘৰত কাম কৰা লোক আছিল। ইষ্টেৰ আছিল তেওঁৰ সম্বন্ধীয় ভনীয়েক। কিন্তু সৰুতেই ইষ্টেৰৰ মাক দেউতাক মৰা কাৰণে মৰ্দখয়ে ইষ্টেৰক নিজৰ ছোৱালীৰ নিচিনাকৈ লালন পালন কৰিছিল। ইষ্টেৰ অতি সুন্দৰী ছোৱালী আছিল। ইতিমধ্যে অহছবেৰুছ ৰজাই তেওঁৰ কথা নমনা কাৰণে তেওঁৰ ৰাণী বষ্টিক ৰাণীপদৰ পৰা গুচাইছিল আৰু এগৰাকী নতুন ৰাণী বিচৰা হৈছিল। ইষ্টেৰকেই ৰজাই পচন্দ কৰিছিল আৰু ধুমধামেৰে ইষ্টেৰক ৰাণী পতা হৈছিল। ইষ্টেৰে কিন্তু নিজকে যিহুদী ছোৱালী বুলি চিনাকি দিয়া নাছিল। ইতিমধ্যে মৰ্দখয় ৰাজদুৱাৰত বহা বিচাৰক হৈছিলগৈ। দুজন লোকে ৰজাক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল। মৰ্দখয়ে তেওঁলোকক ধৰা পেলাই কথাটো ইষ্টেৰক জনাইছিল। লোক দুজনক ৰজাই প্ৰাণদণ্ড দিছিল। মৰ্দখয়ক কিন্তু পুৰস্কাৰ দিবলৈ ৰজাই পাহৰি গৈছিল। ঘটনাটো ৰাজ্যৰ দৈনিক কাৰ্যবিৱৰণীত লিখি থোৱা হৈছিল। ইতিমধ্যে হামন নামৰ লোক এজনক ৰজাই সকলোতকৈ ডাঙৰ মন্ত্ৰী পাতিছিল আৰু সকলোবোৰ ৰাজবিষয়াই তেওঁৰ আগত আঁঠু ল'ব লাগিছিল। মৰ্দখয়ে কিন্তু সেই কামটো কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু যিহুদী হোৱা কাৰণে সেই কাম কৰিব নোৱাৰে বুলি জনাইছিল। তেতিয়া হামনে খঙতে গোটেই যিহুদী লোকবিলাককে বধ কৰিবলৈ ইচ্ছা কৰি ৰজাৰ হতুৱাই ৰাজাজ্ঞা জাৰি কৰোৱাইছিল আৰু বছৰৰ দ্বাদশ মাহৰ ত্ৰয়োদশ দিনা যিহুদী লোকবিলাকক সবংশে নিধন কৰিবলৈ ঠিক কৰা হৈছিল। তেতিয়া মৰ্দখয়ে চট কাপোৰ পিন্ধি আলিবাটত হুৰাউৰে কান্দিছিল আৰু ইষ্টেৰে সকলো কথা গম পাইছিল। ইষ্টেৰে ৰজাৰ ওচৰলৈ আহিছিল আৰু ৰজা আৰু হামনক এটি ভোজলৈ নিমন্ত্ৰণ কৰিছিল। সেই ভোজত ৰজাই ইষ্টেৰক কি লাগে বুলি সুধিছিল। ইষ্টেৰে ৰজা আৰু হামনক আন এটা ভোজলৈ মাতিছিল। ইতিমধ্যে হামনে মৰ্দখয়ক বধ কৰিবলৈ এডাল পঞ্চাশ হাত দীঘল কাঠ যোগাৰ কৰিছিল। সেই ৰাতি ৰজাৰ টোপনি নহাত ৰাজ্যৰ দৈনিক কাৰ্যবিৱৰণীখন তেওঁক পাঠ কৰি শুনাবলৈ কৈছিল। তেতিয়া মৰ্দখয়ে তেওঁৰ প্ৰাণ বচোৱা ঘটনাটো শুনি আৰু মৰ্দখয়ক একো পুৰস্কাৰ দিয়া হোৱা নাই বুলি গম পাই মৰ্দখয়ক পুৰস্কাৰ দিবলৈ মনস্থ কৰিছিল। ইফালে মৰ্দখয়ক বধ কৰিবলৈ ৰজাৰ পৰা অনুমতি ল'বলৈ হামন আহি উপস্থিত হৈছিল। ৰজাই হামনক সুধিছিল যে ৰজাই যাক সন্মান দেখুৱাব খোজে তেওঁক কেনেদৰে সন্মান দেখুৱাব লাগে। হামনে ভাবিছিল যে ৰজাই তেওঁকেই সন্মান দিব খুজিছে, গতিকে তেওঁ ৰাজবস্ত্ৰ পিন্ধাই ৰজাৰ ঘোঁৰাত বহুৱাই নগৰৰ চৌকত ঘোষণা কৰি সন্মান দেখুওৱা ভাল হ'ব বুলি কৈছিল। ৰজাই তেতিয়া হামনক আদেশ দিছিল যে মৰ্দখয়ক ঠিক তেনেদৰে সন্মান দেখুৱাব লাগে। বাধ্য হৈ হামনে তেনে কৰিব লগা হৈছিল। তাৰপিছত হামনে দুখমনে ঘৰলৈ গৈছিল। সেই সময়তে হামনক ইষ্টেৰ ৰাণীৰ ভোজলৈ মাতিবলৈ মানুহ গৈছিল। আজি আমি তাৰ পিছৰ ঘটনাখিনি চাম হওক। আৰু এই ঘটনা আমি ইষ্টেৰৰ পুস্তকৰ সপ্তম অধ্যায়ৰ পৰা চাম। অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন উলিয়াই লওকচোন। ইষ্টেৰৰ বিৱৰণ সাত নম্বৰ অধ্যায় প্ৰথম আৰু দ্বিতীয় পদ পাঠ কৰি দিম। পাছে ৰজা আৰু হামনে ইষ্টেৰ ৰাণীয়ে সৈতে ভোজ খাবলৈ আহিল। ৰজাই সেই দ্বিতীয় দিনা দ্ৰাক্ষাভোজত ইষ্টেৰক আকৌ সুধিলে, হে ইষ্টেৰ ৰাণী, তোমাৰ নিবেদন কি? তাক তোমালৈ গ্ৰহণ কৰা হ'ব। আৰু তোমাৰ প্ৰাৰ্থনা কি? ৰাজ্যৰ আধালৈকে হ'লেও তাক সিদ্ধ কৰা যাব। ইষ্টেৰ ৰাণীয়ে আয়োজন কৰা ভোজলৈ হামন গ'ল আৰু ৰজা আৰু হামন ভোজত বহিল। হামনে এক মিশ্ৰিত মানসিক অৱস্থাৰে সেই ভোজলৈ গৈছিল। ৰাণীয়ে তেওঁক একমাত্ৰ বিশিষ্ট আলহী হিচাপে ভোজলৈ মাতিছিল। সেইটো তেওঁৰ কাৰণে অতি আনন্দৰ কথা আছিল। কিন্তু ৰজাই তেওঁৰ হতুৱাই মৰ্দখয়ক সন্মান দিয়াৰ ঘটনাটোৱে নিশ্চয় তেওঁৰ মনত অতিশয় আমনি দি আছিল। সেই সময়ত হামনে নিশ্চয় বুজি পোৱা নাছিল ৰজাই তেওঁক বাদ দি মৰ্দখয়ক কিয় সন্মান দিলে। কাৰণ মৰ্দখয়ে ৰজাৰ প্ৰাণ ৰক্ষা কৰাৰ কাৰণে মৰ্দখয়ক সন্মান দেখুওৱা হৈছে বুলি ৰজাই হামনক বুজাই কোৱা নাছিল। আৰু ইতিমধ্যে ৰজাৰ আগত মনৰ কথা খুলি কবলৈ ইষ্টেৰে মনত সাহস গোটাই লৈছিল। আগতে তেওঁ ক'ব পৰা নাছিল, কিন্তু তেওঁ এতিয়া সাজু হৈছে। মনত অলপ হলেও ভয় আৰু দুমোজা নিশ্চয় আছিল, তথাপি কথাটো ক'বই লাগিব। ৰজাই আকৌ নিৰ্ভয় দি ৰাণীক সুধিলে, ৰাণী ইষ্টেৰ, তোমাৰ নিবেদন কি কোৱা? মই আনকি ৰাজ্যৰ আধালৈকে তোমাক দিবলৈ সাজু আছো। এতিয়ালৈকে এই একেটা কথাকে ৰজাই তিনিবাৰ সুধিলে। ইষ্টেৰৰ মনতনো কি আছিল জানিবলৈ ৰজা অতি ব্যগ্ৰ হৈ পৰিছিল বুলি ক'ব পাৰি। এতিয়া তিনি আৰু চাৰি নম্বৰ পদ দুটা পাঠ কৰি দিছো। তেতিয়া ইষ্টেৰ ৰাণীয়ে উত্তৰ কৰিলে, মহাৰাজ, মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাইছো আৰু যদি মহাৰাজে ভাল দেখে, তেন্তে মোৰ নিবেদনত মোৰ প্ৰাণ আৰু মোৰ প্ৰাৰ্থনাত মোৰ জাতিক মোক দিয়া হওক। কিয়নো আমি, অৰ্থাৎ মই আৰু মোৰ স্বজাতীয় লোকবিলাক সংহাৰ, বধ আৰু বিনষ্ট কৰা হ'বৰ নিমিত্তে বেচা গৈছো। যদি আমি কেৱল বন্দী বেটী হ'বৰ নিমিত্তে বেচা গ'লোহেঁতেন, তেন্তে মই নিজমে থাকিলোহেঁতেন, কিন্তু সেয়ে হলেও শত্ৰুৱে মহাৰাজৰ ক্ষতিপূৰণ কৰিব নোৱাৰিলেহেঁতেন। যেতিয়া ইষ্টেৰে কথাখিনি ক'লে, তেতিয়া ৰজা আৰু হামন দুয়ো অতি আচৰিত হ'ল। কাৰণ ইষ্টেৰ যে যিহুদী ছোৱালী আছিল সেই কথা তেওঁলোকে জনা নাছিল। তেওঁৰ অনুৰোধ আছিল যাতে তেওঁৰ আৰু তেওঁৰ স্বজাতীয় লোকৰ প্ৰাণ ৰক্ষা পৰে, তেওঁলোকক যাতে মৃত্যুদণ্ডৰ পৰা ৰেহাই দিয়া হয়। ইষ্টেৰে ৰাণী নিৰ্বাচনৰ কাৰণে হোৱা সৌন্দৰ্য প্ৰতিযোগিতাত যোগ দিয়াৰ সময়ত মৰ্দখয়ে তেওঁক নিজৰ বংশৰ চিনাকি দিবলৈ হাক দিছিল। গতিকে ইষ্টেৰে নিজকে যিহুদী ছোৱালী বুলি কাকো কোৱা নাছিল, আনকি ৰাণী হোৱাৰ পাছতো ৰজাক তেওঁ কোৱা নাছিল। হামনে ইতিমধ্যে সকলোবিলাক যিহুদী লোকক বধ কৰিবলৈ ৰজাৰ হতুৱাই ৰাজবাক্য ঘোষণা কৰোৱাইছিল, কিন্তু স্বয়ং ৰাণীয়েই যিহুদী জাতিৰ বুলি তেওঁ জনা নাছিল। এতিয়া ইষ্টেৰে নিজকে যিহুদী জাতিৰ লোক বুলি পৰিচয় দিছে, নিজকে সেই অভিশপ্ত জাতিৰ লোক বুলি চিনাকি দিছে। সেই কাৰ্যৰ দ্বাৰাই ইষ্টেৰে নিজৰ ঈশ্বৰ আৰু নিজৰ ধৰ্মবিশ্বাসৰ পক্ষে থিয় দিছে। এইখিনিতেই আমি এটা কথা মন কৰিব পাৰোঁ, ইষ্টেৰে যদি নিজকে যিহুদী বুলি চিনাকি নিদিলেহেঁতেন, তেন্তে হয়তো কোনেও গম নাপালেহেঁতেন। তেতিয়া ৰাজ আজ্ঞামতে সকলো যিহুদী লোক বধ কৰিলেও ইষ্টেৰ হয়তো সাৰি গ'লহেঁতেন। কিন্তু ইষ্টেৰে স্বাৰ্থপৰৰ দৰে অকলে সাৰি যাব খোজা নাই। মৰিলে নিজৰ জাতিৰ লোকৰ লগত একেলগে মৰিব আৰু বাচিলে একেলগে বাচিব। কাৰণ ৰজাই যে তেওঁৰ কথা মানি যিহুদী লোকক বধ কৰিবলৈ দিয়া আজ্ঞা নাকচ কৰিব তাৰ কোনো নিশ্চয়তা নাছিল। গতিকে ইষ্টেৰে নিজৰ জাতিৰ লোকক বচাবৰ কাৰণে নিজৰ জীৱন বিপদৰ মুখলৈ ঠেলি দিয়া বুলি আমি ক'ব পাৰোঁ। এইটো অতি আদৰণীয় কথা নহয়নে বাৰু? ইষ্টেৰে ৰজাক ক'লে, যদিও ৰজাৰ যথেষ্ট লোকচান হ'লহেঁতেন, তথাপি আমাক দাস হিচাপে বিক্ৰী কৰিবলৈ আজ্ঞা দিলেও আমি মনে মনে থাকিলোহেঁতেন। কিন্তু আমাক সবংশে নিধন কৰিবলৈ আজ্ঞা দিয়া হৈছে, গতিকে মই এই প্ৰাৰ্থনা আপোনাৰ আগত কৰিবলৈ বাধ্য হৈছো। যিহুদী জাতিৰ লোকসকলক যে নিধন কৰিবলৈ আদেশ দিয়া হৈছে সেই কথাটো ইষ্টেৰে ৰজাক সোঁৱৰাই দিব খুজিলে। আৰু কথাটো শুনি ৰজা অতিশয় আচৰিত হ'ল। কোনে বাৰু ৰাণীক বধ কৰিবলৈ মৰ সাহ কৰিছে? আৰু ৰাণীৰ বংশ পৰিয়ালৰ মানুহবোৰ কোনে বধ কৰিব খুজিছে? ৰাণী আৰু ৰাণীৰ জাতিৰ লোকবোৰ নিধন হ'ব, সেইটো ৰজাৰ কাৰণে অতি দুখ লগা আৰু চমকপ্ৰদ বাতৰি। পাঁচ নম্বৰ পদ পঢ়িম। তেতিয়া অহছবেৰোছ ৰজাই ইষ্টেৰ ৰাণীক ক'লে, যিজনে নিজ মনত এনে কাৰ্য কৰিবলৈ সাহ কৰিছে সি কোন আৰু ক'ত আছে? ৰজা বিস্মিত হ'ল। তেওঁৰ ৰাজ্যত এনেকুৱা দুঃসাহসিক কাম কৰিবলৈ কোনোবাই চেষ্টা কৰিব পাৰে বুলি তেওঁ ভাবিবই পৰা নাছিল। ৰাণীৰ নিজৰ বংশৰ লোকনো কোন, সেই কথা ৰজাই তেতিয়ালৈকে ধৰিব পৰা নাছিল। কাৰণ ৰাণীয়ে নিজৰ জাতিৰ লোক বুলিহে কৈছিল, যিহুদী লোক বুলি কোৱা নাছিল। আচলতে ৰজা অতি নিষ্ঠুৰ প্ৰকৃতিৰ আছিল। মানুহৰ জীৱনক তেওঁ বিশেষ একো মূল্য নিদিছিল। হাজাৰ হাজাৰ লোকক তেওঁ যুদ্ধ বিগ্ৰহৰ নামত বধ কৰিছিল। সেইকালত অৱশ্যে মানুহৰ জীৱনৰ মূল্য যথেষ্ট কম আছিল, কিন্তু ইষ্টেৰক তেওঁ ভাল পাইছিল। গতিকে ইষ্টেৰৰ জাতিৰ লোকবিলাক ধ্বংস হ'ব বুলি শুনা কাৰণেহে তেওঁ বেয়া পাইছিল। সেয়ে ৰজাই সুধিলে, এই কাম কোনে কৰিব খুজিছে? সি ক'ত আছে? এনে কাম কৰিবলৈ কোনে মৰ সাহ কৰিছে? আমি ভাবো তেতিয়ালৈকে ঘটনাটো কি হ'ব ধৰিছে হামনে নিশ্চয় ধৰিব পৰা নাছিল, কাৰণ যিহুদী লোকক বধ কৰিবলৈ জাৰি কৰা ৰাজ আজ্ঞাই যে ৰাণীকো চুব সেইটো তেওঁ জনা নাছিল। ৰাণী যিহুদী বুলি তেওঁ নিশ্চয় জনা নাছিল। গতিকে হামনৰ মনত কোনো ভয় উপজা নাছিল। ৰজাৰ লগত আৰামী আসনত বহি হামনে ভোজ খাই গৈছিল। ৰজাই যেতিয়া সুধিলে কোনে সেই কাম কৰিব খুজিছে বুলি, তেতিয়া ইষ্টেৰে সকলো সাহস গোটাই আচল কথাটো প্ৰকাশ কৰিলে, কাৰণ এতিয়াহে ইষ্টেৰে নিজকে যিহুদী বুলি চিনাকি দিছে। ছয় নম্বৰ পদ, ইষ্টেৰে ক'লে, সেই বিৰোধী আৰু শত্ৰু এই দুষ্ট হামনেই। তেতিয়া হামনে ৰজা আৰু ৰাণীৰ আগত অতিশয় ভয় পালে। ৰাণীৰ কথাত হামন থৰ লাগিল। ৰাণী যিহুদী বুলি তেওঁ হয়তো সপোনতো ভবা নাছিল। গোটেই ঘটনাৰ আঁৰত ঈশ্বৰে কাম কৰি আছে। নিজৰ লোকবিলাকক ঈশ্বৰে পৰ দি আছে। ইছৰাইল জাতিৰ বিৰুদ্ধে অস্ত্ৰ ধৰি কোনো সাৰি যাব নোৱাৰে। যিহুদী লোকক আশীৰ্বাদ কৰা লোকক ঈশ্বৰে আশীৰ্বাদ কৰিব আৰু তেওঁলোকক অভিশাপ দিয়া লোকক ঈশ্বৰে অভিশাপ দিব। এই কথা ঈশ্বৰে জনাই দিছে। ঈশ্বৰে তেওঁৰ নিৰাপত্তাৰ মাজত ইছৰাইলৰ সন্তানবোৰক নিৰাপদে ৰাখিব। আচম্বিতে ঘটনাটোৱে এনেকুৱা পাক লোৱাত ৰজাও বিচলিত হৈ পৰিল। তেওঁ ভোজৰ ঠাইৰ পৰা উঠি গৈ বাগিচালৈ গ'ল, কাৰণ যিহুদীসকলক বধ কৰিবলৈ দিয়া আজ্ঞাটোত তেওঁৰো হাত আছিল। সেই দায়িত্ব তেওঁ এৰাই যাব নোৱাৰে। গোটেই কথাবোৰ তেওঁ আকৌ ভালদৰে জুকিয়াই চাব খুজিছে। সাত নম্বৰ পদ, তাতে ৰজাই ক্ৰোধত দ্ৰাক্ষাভোজৰ পৰা উঠি ৰাজগৃহৰ বাগিচাত সোমাল। তেতিয়া হামনে ইষ্টেৰ ৰাণীৰ আগত নিজৰ প্ৰাণ মাগিবৰ অৰ্থে উঠি থিয় হ'ল, কাৰণ তেওঁৰ অহিতে ৰজাৰ পৰা অমংগল স্থিৰ কৰা হ'ল। ৰজাই গোটেই কথাবোৰ ভাবি চালে। হামনে যে এনেকুৱা কাম কৰিব তেওঁ ভাবিব পৰা নাছিল। ৰাণী যিহুদী বুলি হামনেও যে নাজানিছিল সেই কথা ৰজাই জনা নাছিল। গতিকে হামনে জানি বুজিয়েই এনেকুৱা কাম কৰিছে বুলি ভাবিবৰ থল আছিল। হামনক তেওঁ ইমান বিশ্বাস কৰিছিল আৰু হামনে সেই বিশ্বাসৰ সুযোগ লৈ এতিয়া স্বয়ং ৰাণীৰ অমংগল কৰিব বিচাৰিছে। হামনৰ কুকাৰ্যৰ ফলস্বৰূপে এতিয়া ৰাণীয়ে ৰজাৰ ওচৰত প্ৰাণ ভিক্ষা কৰিব লগা হৈছে। ৰজাই বাগিচাত অকলে বহি নিজৰ মৰমৰ ৰাণীৰ এই মানসিক দুৰৱস্থাৰ কথা ভাবিলে আৰু তেওঁৰ বিশ্বাসভাজন প্ৰধানমন্ত্ৰী দুষ্ট হামনৰ কথাও ভাবিলে। ইতিমধ্যে হামনে বুজি পালে যে তেওঁৰ ফালে আধ্যা, ৰজাই যে তেওঁ সুদাই নেৰে সেইটো খাটাং। তেওঁক বচালে ৰাণীয়েহে বচাব পাৰিব। হাজাৰ হাজাৰ যিহুদী লোকৰ প্ৰতি মৃত্যুদণ্ড আগবঢ়োৱা হামনে এতিয়া নিজৰ প্ৰাণ ভিক্ষা কৰিব লগা হৈছে। হামনে ভয়তে কঁপি কঁপি ৰাণীৰ আগত আঁঠু কাঢ়ি প্ৰাণ ভিক্ষা কৰিবলৈ ধৰিলে। কিন্তু তেতিয়ালৈকে ৰজাই হামনক কি শাস্তি দিবলৈ চিন্তা কৰিছিল সেইটো আমি গম নাপাওঁ। হামনে কিন্তু ৰজাই তেওঁক শাস্তি দিবই বুলি নিশ্চিত আছিল, সেইকাৰণে ৰাণীৰ আগত বাগৰি বাগৰি অনুনয় বিনয় কৰিব ধৰিছিল। তেতিয়া কি হ'ল চাওক, আঠ নম্বৰ পদ, সেই সময়ত ৰজাই ৰাজগৃহৰ বাগিচাৰ পৰা দ্ৰাক্ষাভোজৰ ঠাইলৈ ওলটি আহিল। তেতিয়া ইষ্টেৰ বহি থকা আসনত হামন পৰি আছিল। তাতে ৰজাই ক'লে, এই মানুহে গৃহৰ মাজত মোৰ আগতে ৰাণীক বলাৎকাৰ কৰিব নেকি? এই কথা ৰজাৰ মুখৰ পৰা ওলোৱা মাত্ৰকে লোকে হামনৰ মুখ ঢাকি থলে। হামন ভয়ত ইমান বিতত হৈ পৰিছিল যে একো ক'ব নোৱাৰা হৈ ৰাণী বহা আসনতে হালি গৈ ৰাণীক অনুনয় বিনয় কৰি আছিল। তেওঁক ৰজাই শাস্তি দিবই বুলি তেওঁ ধৰি লৈছিল আৰু ভয়ত হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল। তেনেতে ৰজা সোমাই আহিল। ৰজাই দেখিলে হামন ৰাণীৰ আসনতেই বাগৰি আছে। হামনে ৰাণীৰ প্ৰতি তেনে অসৎ আচৰণ কৰা তেওঁ সহ্য কৰিব নোৱাৰিলে। তেওঁ চিঞৰি উঠিল, মোৰ সন্মুখতে এই পাখণ্ডই মোৰ ৰাণীক বেয়া ব্যৱহাৰ কৰিবনে? ৰজাই একো আদেশ দিবলগীয়া নহল। তেওঁৰ পালি পহৰীয়াবোৰে কি কৰিব লাগে বুজি পালে। ৰজাৰ মুখেৰে সেই বাক্যটো নোলোৱালৈকে কিন্তু পালি পহৰীয়াবোৰ লৰচৰ কৰা নাছিল। তেওঁলোকে কেৱল চাইহে আছিল। ৰাণীয়েও সহায় বিচাৰি চিঞৰ বাখৰ কৰা নাছিল, কিন্তু ৰজাৰ মুখেৰে বাক্য ওলোৱাৰ লগে লগে হামনক বন্দী কৰা হ'ল। ন আৰু দহ নম্বৰ পদ, পাছে ৰজাৰ আগত থকা হৰ্বুনা নামেৰে এটা নপুংসকে ক'লে, চাওক, যি মৰ্দকয়ে মহাৰাজৰ পক্ষে হিতজনক সংবাদ দিছিল তেওঁৰ নিমিত্তে হামনে যুগুত কৰা পঞ্চাশ হাত দীঘল কাঠডাল হামনৰ ঘৰত পোতা আছে। ৰজাই ক'লে, তাৰ এই ওপৰত ইয়াক আঁৰি থগৈ। তাতে মৰ্দক্ষয়ৰ নিমিত্তে হামনে যুগুত কৰা কাঠডালত হামনক আঁৰি থোৱা হল। তেতিয়া ৰজাৰ ক্ৰোধ গুচিল। ৰজাই সময় নষ্ট নকৰিলে। তেওঁৱেই গ্ৰেপ্তাৰ কৰা বিষয়া, তেওঁৱেই ছুপ্ৰিম কোৰ্টো। গতিকে হামনক মৃত্যুদণ্ড দিয়া হল। যিডাল কাঠত মৰ্দক্ষয়ক মাৰিবলৈ হামনে ৰজাৰ পৰা আজ্ঞা বিচাৰি গৈছিল, সেইডাল কাঠতেই হামনক ফাঁচি দি মৰা হল। মানুহে কল্পনাক মাত্ৰ কৰে, কিন্তু ঘটনা ঘটে ঈশ্বৰৰ ইচ্ছাতহে। এই ঘটনাটোৱে আমাৰ সকলোৰে চকু মুকলি কৰা উচিত। এই কথা ঈশ্বৰৰ বাক্যত বাৰে বাৰে কোৱা হৈছে। গালাতীয়া মণ্ডলীৰ লোকসকললৈ পৌলে লিখিছিল, তোমালোক ভ্ৰান্ত নহবা, ঈশ্বৰক ভাণ্ডনা কৰা নাযায়, কিয়নো মানুহে যিহকে বয় তাকেহে দাব। গালাতীয়া 6:7 হামনেও নিজৰ কুকাৰ্যৰ ফল হাতে হাতে পালে। জাকুবেও একে অভিজ্ঞতা লাভ কৰিবলগা হৈছিল। তেওঁ পিতাকক ঠগিছিল। তেওঁ অতি চালাক আছিল। পিতাকক ঠগি তেওঁ সাৰি যাব বুলি ভাবিছিল। যদিও জাকুব ঈশ্বৰৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি আছিল, তথাপি ঈশ্বৰে জাকুবক সাৰি যাব নিদিলে। সেই কাৰ্যৰ ফল এদিন জাকুবে পাইছিল বৃদ্ধ বয়সত। তেওঁৰ 12 পুত্ৰ আছিল। তাৰে এজনক তেওঁ অতি ভাল পাইছিল। সেই পুত্ৰৰ ৰংচঙীয়া পোছাক ছাগলীৰ তেজত জুপুৰিয়াই আনি আন পুতেক কেইজনে জাকুবক সুধিছিল, এইটো বাৰু আপোনাৰ মৰমৰ পুত্ৰ যোছেফৰ চোলা নহয়নে? পুতেকৰ মৃত্যু হোৱা বুলি জাকুবে হিয়া ঢাকৰি কান্দিব লগা হল। বৃদ্ধ বয়সত নিজেও নিজৰ পুতেকহঁতৰ দ্বাৰা প্ৰতাৰিত হ'ব লগা হল। পাচনি পৌলেও নিজৰ জীৱনত ঈশ্বৰৰ এই নীতিটোৰ কথা উপলব্ধি কৰিছিল। ষ্টিফানক শিলদলিয়াই মাৰিবলৈ আদেশ দিয়া ব্যক্তিজন তেওঁই আছিল বুলি আমি অনুমান কৰিব পাৰোঁ, কাৰণ কাপোৰবোৰ আনি পৌলৰ আগত থোৱা হৈছিল। কিন্তু সেই অপকৰ্মৰ ফলৰ পৰা পৌল সাৰি নগল। আপুনি ক'ব পাৰে, পৌলে পিছত খ্ৰীষ্টক বিশ্বাস কৰি গ্ৰহণ কৰিছিল, তেওঁৰ সকলো পাপ ক্ষমা কৰা হৈছিল। এৰা, পাপবোৰ ক্ষমা কৰা হৈছিল, কিন্তু কুকুৰাই কণী পাৰিবলৈ ঘৰলৈ উভতি আহে, মানুহে যি বয় তাকেহে দাব লাগে। পৌলে প্ৰথমবাৰৰ বাবে শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ যাওঁতে গালাতীয়া দেশৰ লুষ্ট্ৰা নামৰ ঠাইত মানুহবোৰে তেওঁকো শিল দলিয়াইছিল আৰু তেওঁ মৰা বুলি ভাবি এৰি থৈ গৈছিল। মানুহে যি বয় তাকেহে দাব লাগে। সেই কথাৰ অৰ্থ পৌলে নিজেও বুজি পাইছিল। ঈশ্বৰক ভাণ্ডনা কৰা নাযায়, ঈশ্বৰক কোনেও ঠগিব নোৱাৰে। এতিয়া হামনৰো একেই গতি হল। গীতমালা 37 গীতৰ 35 আৰু 37 পদত লিখিছে, মই দুষ্টক মহাবলৱান হোৱা আৰু উৎপত্তিৰ ঠাইত জকমকীয়া হোৱা গছৰ নিচিনাকৈ বাঢ়ি যোৱা দেখিলো, কিন্তু এজন তাৰ ওচৰেদি গলত চোৱা সি নাইকিয়া হল। এনেকৈ মই তাক বিচাৰিলো, কিন্তু তাক পোৱা নগল। ঈশ্বৰৰ কথা নামানি অপকৰ্ম কৰি আমি সফল হোৱা বুলি ভাবিব পাৰোঁ, কিন্তু সেয়া মাত্ৰ দুদিনৰ বাবেহে। তাৰ পাছত আমাৰ কোনো চিন চাবেই নোহোৱা হ'ব। প্ৰিয় শ্ৰোতা, হামন ৰজাৰ আগত দোষীৰূপে থিয় হোৱাৰ দৰে সকলো মানুহেই ঈশ্বৰৰ আগত পাপীৰূপে অপৰাধীৰূপে থিয় হৈ আছো। আমি জন্মসূত্ৰে পোৱা আমাৰ পাপী স্বভাৱটোৰ কাৰণেই এনে হয়। হামনক সেই কাঠত ওলোমাই মৰাৰ নিচিনাকৈ আমিও মৃত্যুদণ্ড পোৱাৰ যোগ্য, কাৰণ বাইবেলত লিখিছে, পাপৰ বেচ মৃত্যু। কিন্তু আনন্দৰ কথা এইয়ে যে আমাৰ সলনি খ্ৰীষ্ট মৰিল, সেই ক্ৰুচত তেওঁ মৃত্যুবৰণ কৰিলে। তেওঁ মোৰ ঠাইত মৰিল, আপোনাৰ ঠাইত মৰিল, আমাৰ পাপৰ শাস্তি তেওঁ বহন কৰিলে। আজি যদি আপুনি তেওঁক বিশ্বাস কৰি গ্ৰহণ কৰে, তেওঁ আপোনাৰ পৰিত্ৰাতা, আপোনাৰ উদ্ধাৰকৰ্তা হ'ব। আপুনি লাভ কৰিব অনন্ত জীৱনৰ আশীৰ্বাদ। সেই কাম আজিয়েই নকৰে কিয়? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা,
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 7-0 গুৱাহাটী 7-8-1-0-0-1,
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তি বচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
যদি লাগে জীৱন
SMS@radio882.com। আমার ওয়েবসাইট www.twr.in।
আপনি টেলিফোনের মাধ্যমে আমার যোগাযোগ করব পারে। আমার টেলিফোন নম্বরটি
9954046275।
পুরনি জীবন
নম্বৰটো আকৌ এবাৰ কৈছো,
99540462 75।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।